এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতুৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক উদ্বোধন। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰী মহানগৰ চৌহদ আনুষ্ঠানিকভাৱে মুকলি আৰু ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ 2025 বৰ্ষৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটালৈ নিৰ্বাচন। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰে। ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। আজিৰ অনুষ্ঠানক ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আজি ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ, উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু বিভিন্ন ৱাৰ্ডত আয়োজিত অনুষ্ঠানত অভিলেখ সংখ্যক হিতাধিকাৰীক ধনৰাশি প্ৰদান কৰা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিলৈকে অৰুণোদয় আঁচনিৰ অধীনত 17,000 কোটি টকা ব্যয় কৰা হৈছে। এই অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তানেও, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকে। ৰাজ্যৰ চিৰাং, ধেমাজি, মাজুলী, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, শোণিতপুৰকে ধৰি বিভিন্ন জিলাত অৰুণোদয় আঁচনিৰ ধনৰাশি হিতাধিকাৰীক প্ৰদান কৰাৰ বাতৰি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। ধেমাজি জিলাত শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ধনৰাশি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিয়ে জিলাখনৰ প্ৰায় 1 লাখ মহিলাক আৰ্থিকভাৱে সহায় কৰিব বুলি মন্তব্য কৰে। কাছাৰ জিলাত 2 লাখৰো অধিক মহিলাক এই আঁচনিৰ ধনৰাশি প্ৰদান কৰি বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আঁচনিখনক ঐতিহাসিক বুলি মন্তব্য কৰে। চৰাইদেউ জিলাত 60,000ৰো অধিক মহিলাক এই আঁচনিৰ অধীনত আজি ধনৰাশি প্ৰদান কৰা হয়। গুৱাহাটীৰ নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উৰণ সেতুখন আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। সেতুখনৰ আধাৰশিলা 2024 চনৰ 1 জানুৱাৰীত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল উৰণ সেতুখনৰ মুকলি উপলক্ষে আয়োজন কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো অংশগ্ৰহণ কৰে। নিৰ্ধাৰিত 36 মাহৰ বিপৰীতে 28 মাহতে এই উৰণ সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই উৰণ সেতুখন নিৰ্মাণৰ ফলত যান জঁট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সকাহ পাব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আজি মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞান নগৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত এই বিজ্ঞান নগৰী ইউৰেকা আৰু স্পেচ অডিচি শীৰ্ষক দুটা মুখ্য শাখা নিৰ্মাণ কৰা হৈছে আৰু শীঘ্ৰে বিজ্ঞান আৱিষ্কাৰ তথা বিজ্ঞান উদ্যান নামৰ দুটা শাখা সংযোজন কৰা হ'ব। এই অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীয়ে আমিনগাঁও, মাজুলী, শিলচৰ আৰু কলিয়াবৰ আৰু বঙাইগাঁৱত নিৰ্মাণ কৰা 5টা জিলা বিজ্ঞান কেন্দ্ৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই কেন্দ্ৰকেইটাত বিজ্ঞান বিথিকা, ডিজিটেল তাৰকাগৃহ, প্ৰেক্ষাগৃহ আদিৰ ব্যৱস্থা আছে। 250 বিঘাৰো অধিক ভূমি সামৰি প্ৰায় 300 বিঘা ভূমি সামৰি গুৱাহাটীৰ বিজ্ঞান নগৰী নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি এই প্ৰকল্পটো মুকলি কৰি নতুন প্ৰজন্ম কেন্দ্ৰটোলৈ আহি বিজ্ঞানৰ বিভিন্ন তথ্য আৰু আৱিষ্কাৰৰ বিষয়ে অৱগত হ'বলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তইও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ দদৰাত আজি জিলা বিজ্ঞান কেন্দ্ৰটো মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰে। জিলাখনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ 2025 বৰ্ষৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বিশ্বজনীন বিজয়ী হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰতৰ গ্ৰামাঞ্চলত তৃণমূল পৰ্যায়ৰ পৰাই শিশুসকলৰ লিংগ নিৰ্বিশেষে ক্ৰীড়া ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে সুদূৰ প্ৰসাৰী পদক্ষেপ লোৱাৰ বাবে শ্ৰীভট্টাচাৰ্যক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ কিংবদন্তী ক্ৰীড়াবিদগৰাকীয়ে 2020 চনৰ পৰা গ্ৰাম্য অভাৱগ্ৰস্ত শিশুসকলৰ বাবে বৃহৎ পৰিসৰত সৰ্বাংগীন অন্তৰ্ভুক্তিমূলক ক্ৰীড়া কাৰ্যসূচী চলাই আহিছে। অসম ভলীবল মিছন 100 আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে ৰাজ্যৰ 12,000ৰো অধিক শিশুক ভলীবল খেলৰ সৈতে সংযুক্ত কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈগৰাকীয়ে ব্ৰহ্মপুত্ৰ ভলীবল লীগ সন্দৰ্ভত এনেদৰে কয়।
ব্ৰহ্মপুত্ৰ ভলীবল লীগ বুলি ক'লে আচলতে এইখন এখন আমাৰ যিমান ফৰ্মাৰ প্লেয়াৰ্ছ আছিলে, ভলীবল প্লেয়াৰ্ছ আছিলে অসমৰ, তেওঁলোকৰ এটা সপোন আছিলে যে আমাৰ যিমান গ্ৰাম্য অঞ্চলত ল'ৰা ছোৱালীয়ে যোনে যোনে ভলীবল খেলি ভাল পায় তেওঁলোকক আমি কেনেকৈ এখন মঞ্চ দিব পাৰোঁ। আৰু সেই সপোনটোলৈ আমি আৰম্ভ কৰিছিলোঁ। যিহেতু আমাৰ লগত কোনো ধৰণৰ বাজেট স্পনচাৰ নাছিলে, আমি একদম সৰুকৈ আৰম্ভ কৰিছিলোঁ, এটা মিছন আৰম্ভ কৰিছিলোঁ, আসাম ভলীবল মিছন 100 বুলি, য'ত আমি কেনেকৈ 100টা বল গোটাই পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক সহায় কৰিব পাৰোঁ খেলিবৰ কাৰণে। সেইটো এটা সপোন আছিলে 2019 চনত। আৰু তাৰ পাছৰ পৰা আমি এই লীগখন আৰম্ভ কৰিলোঁ, য'ত এখন গাঁৱৰ টীম আনখন গাঁৱলৈ খেলিব যায় ৰাইজৰ সহযোগিতাত। যেতিয়া এটা হোষ্ট টীম থাকে, এটা অৱে টীম থাকে, তেওঁলোকে খেলে, এখন মেচ খেলে দুটা টীমৰ মাজত, নেক্সট উইকেণ্ডত এই টীমটো আনখন গাঁৱলৈ যায় খেলিবৰ কাৰণে। তেনেকে আৰম্ভ হৈছিলে 2020 চনত। মাত্ৰ আমি 50টা টীম 400 ল'ৰা ছোৱালী দি আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 400মান টীমে লীগখন খেলে। প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত হয়, তাৰপিছত জ'নেল লেভেলত হয়, গোটেই অসমখন 8টা জ'নত ভগাই দিয়া আছে, তাৰপিছত ছুপাৰ লীগ হয়। বহুত ল'ৰা ছোৱালী ওলাই আহিলে, গাঁৱে গাঁৱে পৰিৱেশ চেঞ্জ হ'ল ভলীবলৰ কাৰণে। গোটেই এতিয়া অসমত 100% ল'ৰা ছোৱালী চাব জুনিয়ৰ জুনিয়ৰত এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ খেলে। আৰু এতিয়া পৃথিৱীৰ ভিতৰত এখন তৃণমূল পৰ্যায়ৰ চকে ডাঙৰ ভলীবল লীগ বুলি কয়, তেনেকে আমি আগবাঢ়ি গৈ আছো।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই বিশ্বজনীন বঁটাৰ উপৰিও কালি 5জন ক্ৰীড়াবিদক মহাদেশীয় স্তৰতো এই বঁটাৰ বাবে মনোনয়ন কৰিছে। আফ্ৰিকাত জাম্বিয়াৰ ৰাছেল কুণ্ডানানজী, আমেৰিকাত পানামাৰ মনিকা লুচকাণ্ডো, এছিয়াত দক্ষিণ কোৰিয়াৰ হিমলি, ইউৰোপত ফ্ৰান্সৰ মাইকেল কাং আৰু অষ্ট্ৰেলিয়া মহাদেশত নিউজিলেণ্ডৰ ৰবিন ককবাৰ্ণাডক মহাদেশীয় স্তৰৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বাবে মনোনয়ন কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। ইপিনে কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। AIUDF দলে কালি 9জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে দলে 42গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত শ্ৰী গগৈয়ে নতুন দিল্লীত শীৰ্ষ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকৰ পাছত প্ৰকাশ কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। ইপিনে প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচীকে ধৰি প্ৰস্তুতি অব্যাহত ৰাখিছে। সমাগত বিধানসভা আৰু মেঘালয়ৰ গাৰো পাহাৰৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি গোৱালপাৰা আৰু উত্তৰ গাৰো পাহাৰ জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত গোৱালপাৰা জিলাৰ আয়ুক্ত শ্ৰী টিমুঙে সাংবাদিকৰ আগত এইদৰে কয়।
খুব হেলদি এটা আমাৰ মাজত ভেৰিয়াছ ইছ্যু আমি কথা পাতিছো, যেনে পুলিং ষ্টেচন হওক বা কিছুমান লিকাৰ মুভমেণ্ট হওক, ড্ৰাগছ মুভমেণ্ট হওক, ইলিগেল এক্টিভিটিজ হওক, পুলিং পাৰ্টিজ মুভমেণ্ট হওক, আমি ইজনে সিজনক কেনেকৈ হেল্প কৰিব পাৰোঁ। তেখেতৰ পুলিং ষ্টেচন যেতিয়া পুলিং পাৰ্টি যেতিয়া আহিব, আমাক যেতিয়া ইনফৰ্ম কৰিব, আমি যদি তেওঁক হেল্প কৰিব পাৰোঁ, বা আমাৰ যেতিয়া কিবা অসুবিধা হয় আমাৰ মানুহকে, তেখেতক যেতিয়া মই কৰিলে তেখেতে যেতিয়া হেল্প কৰিব পাৰে, হেল্পিং ইচ আদাৰ, এই কথাখিনি আমি ধুনীয়াকৈ পাতিছো। আমি তেখেতৰ পৰা সঁহাৰি পাইছো আৰু আগত দিনবিলাকতো আমি তেনেকুৱা সঁহাৰি পাম বুলি আশা কৰিছো। গোৱালপাৰা ডিষ্ট্ৰিক্টত ৰিপল হোৱা হিষ্ট্ৰী নাই, আমি আশা কৰো এইবাৰো ৰিপল নোহোৱাকে আমাৰ ধুনীয়াকে আগবাঢ়ি যাব।
বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ খেতিৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক উদ্বোধন। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰী মহানগৰ চৌহদ আনুষ্ঠানিকভাৱে মুকলি। আৰু ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ 2025 বৰ্ষৰ লিংগ সমতা, বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটালৈ নিৰ্বাচন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।